সুপার হিটস 93.5 রেড এফএম অৰ মৰ্নিং নম্বৰ 1 আপা মান্ডে গম টু বাইছে আজি মৰ্নিং নম্বৰ 1 শ্ব'ত আমি কথা পাতি আছো আমাৰ আজিৰ গেষ্ট গৰাকীৰ সৈতে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি ড্ৰাইভিং ইনষ্ট্ৰাক্টৰ দৰ্শনা সেনগুপ্তা হাইৱে তেখেতৰ অফিচ দিনৰ দিনটো তেখেতে বহুতো ষ্টুডেণ্টক দিয়ে ট্ৰেইনিং ৱেন ইট কামছ টু ড্ৰাইভিং এণ্ড শ্বি ইজ দ্য বেষ্ট ৱেন ইট কামছ টু ড্ৰাইভিং সুবা আজি বহুখিনি কথা আপুনি জনালে যে কেনেদৰে আপুনি আৰম্ভ কৰিল আৰু আজি এইটো পৰ্যায় আপুনি পাইছেহি গতিকে বা আজি যিসকলে আমাক শুনি আছে আপোনাৰ পৰা নিশ্চয় বহুখিনি অনুপ্ৰাণিত হৈছে গতিকে আপুনি তেওঁলোকলৈ আজি কি মেছেজ আগবঢ়াব বিচাৰিব
ক'ব বিচাৰো যে মই গাড়ী শিকোৱাটো অকণ মোৰ মেইন মটো নহয় একচুৱেলি মই লাইফটো জীয়াবৰ কাৰণে কাৰণ মই মোৰ লাইফত বহুত আপছ এণ্ড চবৰে লাইফত থাকিবই যেনেকৈ মই কেতিয়াবা কেতিয়াবা সেইটো এক্সাম্পলটো দিওঁ যে এজন ডক্টৰে যদি এজন মানুহ জীয়াই আছে বুলি কয় তেতিয়াহ'লে মনিটৰত হাৰ্টবিটটো চায় আৰু হাৰ্টবিটটো আপছ এণ্ড ডাউন আৰু যদি আপছ এণ্ড ডাউন হৈ আছে তাৰমানে মানুহজন জীয়াই আছে যদি ষ্ট্ৰেট লাইন আহি গ'ল তাৰমানে মানুহজন ঢুকালে তো ঠিক তেনেকৈ যদি আমি ছাৰ্ভাইভ কৰি আছো তো আপছ এণ্ড ডাউন থাকিবই সেইটো প্ৰুফ কৰে
যে
উই আৰ ছাৰ্ভাইভিং যদি আপছ এণ্ড ডাউন আহিছে সেইটো লৈ পেলাই প্ৰাউড ফিল কৰিব লাগে মানে ছাৰ্ভাইভ কৰি আছো
আপোনাক ধন্যবাদ দিব বিচাৰিছোঁ আপোনাৰ সময়খিনি আজি আপুনি আমাক দিলে মৰ্নিং নম্বৰ 1 শ্ব'ত আৰু এইখিনি কথা যে আপুনি শ্বেয়াৰ কৰিলে বা থেংক ইউ চ' ভেৰি মাছ এণ্ড উইছ ইউ অল দ্য বেষ্ট
থেংক ইউ চ' মাছ
আৰু এতিয়া মই আমাৰ গেষ্টক আগবঢ়াই দি আহোঁ মানে সময় হৈ গ'ল আগবঢ়াৰ আজিৰ লাষ্ট অভাৰলৈ 93.5 ৰেড এফ এম বজাতে ৰহক